এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বোকাখাত বিধানসভা সমষ্টিত আজি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আধাৰশিলা স্থাপন কৰাৰ লগতে মহিলা উদ্যমিতা অভিযানৰ অধীনত মহিলাসকলৰ মাজত চেক বিতৰণ কৰিব। এই উপলক্ষে বোকাখাটৰ জেনেৰেল ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে লোকনিৰ্মাণৰ পথ বিভাগৰ অধীনত মুঠ 6,904,00,000 টকা ব্যয়েৰে 16টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। মুখ্যমন্ত্ৰীয়ে লোকনিৰ্মাণৰ গৃহ বিভাগৰ অধীনত 6,48,00,000 টকা ব্যয়েৰে আন এটা প্ৰকল্প, জলসিঞ্চন বিভাগৰ অধীনত 2,04,00,000 টকা ব্যয়েৰে প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। লোকনিৰ্মাণৰ পথ বিভাগৰ অধীনত 5,646,00,000 টকা ব্যয়েৰে নিৰ্মিত 13টা প্ৰকল্প আৰু লোকনিৰ্মাণৰ গৃহ নিৰ্মাণ বিভাগৰ অধীনত 6,08,00,000 টকা ব্যয়েৰে নিৰ্মিত 3টা প্ৰকল্প মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰিব। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত 84,00,000 টকাৰে নিৰ্মিত 4টা প্ৰকল্প, জলসিঞ্চন বিভাগৰ অধীনত 86,00,000 টকাৰে নিৰ্মিত 1টা প্ৰকল্প আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত 34,00,000 টকা ব্যয়েৰে নিৰ্মিত 1টা প্ৰকল্পৰো মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব। তদুপৰি বোকাখাট সমষ্টিৰ অধীনৰ আম্মসহায়ক গোটৰ 27,166 গৰাকী মহিলাৰ মাজত তেওঁ উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাৰ চেক বিতৰণ কৰিব। শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰশাসনে আজিও উচ্ছেদ অভিযান চলাইছে। অভয়াৰণ্যখনত 830 হেক্টৰ ভূমিত কালি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। তেজপুৰ সদৰ ৰাজচক্ৰ আৰু ঠেলামৰা ৰাজচক্ৰৰ অধীনৰ জামুকতল, আৰিমাৰী, চিয়ালিচৰ, বাঘেটাপু, লাঠিমাৰী চৰকে ধৰি কেইবাটাও অঞ্চল দখলমুক্ত কৰাৰ বাবে প্ৰশাসনে অভিযান চলাইছে। একালত জৈৱ বৈচিত্ৰৰে ভৰপূৰ আৰু দুষ্প্ৰাপ্য ওলোমৰা পক্ষীৰ বাবে বিখ্যাত অভয়াৰণ্যখনৰ একাংশ দখলকাৰীৰ কবলত পৰিছে। 44 বৰ্গ কিলোমিটাৰ জোৰা অভয়াৰণ্যখনত 6,200 বিঘা ভূমিত দখলকাৰীয়ে বাসগৃহ নিৰ্মাণ আৰু কৃষি কাৰ্য কৰি আহিছে। 2023 চনত শোণিতপুৰ জিলা প্ৰশাসনে বুঢ়া চাপৰি অভয়াৰণ্যত উচ্ছেদ 6,200 বিঘা ভূমিত ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে আবণ্টন দিছিল, কিন্তু উচ্ছেদৰ ছমাহ পাছতে পুনৰ এই ভূমি একাংশ লোকে দখল কৰে। এমাহ পূৰ্বে উচ্ছেদৰ বাবে এই ভূমি খালী কৰাৰ বাবে প্ৰশাসনে জাননী জাৰি কৰে। জাননী লাভ কৰাৰ পাছতো অঞ্চলটো খালী নকৰাৰ বাবে কালি বৃহৎ সংখ্যক সুৰক্ষাকৰ্মীয়ে উচ্ছেদ অভিযান চলায়। একাংশ লোকে আৰক্ষী প্ৰশাসনক বাধা দিবলৈ চেষ্টা কৰে যদিও সুৰক্ষাকৰ্মীৰ প্ৰচেষ্টাত পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়। অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত চলি থকা অসম গ্ৰন্থমেলাৰ আজি সামৰণি পৰিব। গ্ৰন্থমেলাৰ উদ্যোক্তাসকলে প্ৰকাশ কৰা মতে এইবাৰৰ গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰীৰ হাৰ আশাব্যঞ্জক আছিল। কালি ত্ৰয়োদশ দিনলৈ গ্ৰন্থমেলাত মুঠ 6,80,00,000 টকাৰ গ্ৰন্থ বিক্ৰী হয় বুলি উদ্যোক্তাসকলে প্ৰকাশ কৰিছে। আজি বিয়লি 2:30 বজাত গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ অনুজ পেগুৱে মুখ্য অতিথি হিচাপে অংশ ল'ব। অনুষ্ঠানটোত ওড়িশাৰ বিশিষ্ট সাহিত্যিক পাৰমিতা চটপথী সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে লেখক সাহিত্যিক অৰূপ কুমাৰ দত্ত, শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী আৰু সাহিত্য একাডেমীৰ অসমীয়া ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই বিশিষ্ট অতিথি হিচাপে অনুষ্ঠানত অংশ ল'ব। বিয়লি 5 বজাত গ্ৰন্থমেলাৰ বাকৰিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব। বিগত প্ৰায় এসপ্তাহ ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰী শীতৰ কবলত পৰিছে। কালিও গোটেই দিনটো ঘন কুঁৱলীয়ে মহানগৰীৰ চৌপাশ আৱৰি ৰখাৰ ফলত দৃশ্যমানতা হ্ৰাস পায়। বৰজাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সূত্ৰই জনোৱা মতে গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত অহা 7 দিনত সৰ্বনিম্ন তাপমাত্ৰা 12 ডিগ্ৰী চেলচিয়াছলৈ হ্ৰাস পাব। ৰাজ্যৰ বিভিন্ন স্থানত শীতপ্ৰবাহে জনজীৱন এক প্ৰকাৰ স্থবিৰ কৰি তুলিছে। মৰিগাঁও জিলাতো শীতপ্ৰবাহে প্ৰাত্যহিক জনজীৱন স্থবিৰ কৰি তুলিছে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয় জিলা প্ৰশাসনে আজি বন্ধ ঘোষণা কৰিছে। নলবাৰী জিলাৰ বিদ্যালয়সমূহ আজিৰে পৰা 5 দিনৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। দৰং জিলাত শীতপ্ৰবাহৰ বাবে জিলাখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়সূচী আজিৰে পৰা সাল সলনি কৰা হৈছে। এই অনুসৰি নিম্ন প্ৰাথমিক বিদ্যালয়সমূহত দিনৰ 10 বজাৰ পৰা 1 বজালৈ পাঠদান কৰা হ'ব। উচ্চ শ্ৰেণীসমূহত দিনৰ 10 বজাৰ পৰা 2 বজালৈ পাঠদান কৰা হ'ব। পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত এই নিৰ্দেশ বাহাল থাকিব। ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এটা নিৰ্দেশযোগে শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ সময়সূচী সাল সলনি কৰিছে। শীতপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ 10 বজাৰ পৰা বিয়লি 3 বজালৈ পাঠদান কৰিবলৈ কোৱা হৈছে। ৰাজ্যৰ কেইবাখনো জিলাত পাঠদানৰ সময় সাল সলনি কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ ধেমাজি আৰু ঢকুৱাখানা বিধানসভা সমষ্টিত আয়োজিত 2খন জনসভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ কৰিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে কালি এই অনুষ্ঠান আয়োজনস্থলী পৰিদৰ্শন কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।